ولا يأمركم أن تتخذوا الملائكة والنبيين أربابا أيأمركم بالكفر بعد إذ أنتم مسلمون
এইদৰে তেওঁ তোমালোকক এইটো নিৰ্দেশ নিদিব যে তোমালোকে ফিৰিস্তা আৰু নবীসকলক ৰব হিচাপে গ্ৰহণ কৰা। তোমালোকে মুছলিম হোৱাৰ পাছত তেওঁ তোমালোকক কুফৰি কৰাৰ নিৰ্দেশ দিবনে?